ليجعل ما يلقي الشيطان فتنة للذين في قلوبهم مرض والقاسية قلوبهم وإن الظالمين لفي شقاق بعيد.
এইটো এই কারণে যে শয়তানে যি প্রক্ষিপ্ত করে সেইটোক তেওঁ সেইসকল লোকৰ বাবে পৰীক্ষাৰ বস্তু বনাই দিয়ে যিসকলৰ অন্তৰত ব্যাধি আছে আৰু যিসকলৰ অন্তৰ অতি কঠোৰ, নিশ্চয় জালিমসকল ঘোৰ বিৰোধিতাত লিপ্ত হৈ আছে।